আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা পৰ্যায়ৰ ন্যায়িক বিষয়াসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন মুকলি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহা 3 ছেপ্টেম্বৰত ঐতিহাসিক চতিয়া থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰা স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সৈতে মত বিনিময়, খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত 2,52,18,000তকৈও অধিক লোকক হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ আৰু দুৱান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফচি মোহন বাগানৰ মাজৰ খেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা পৰ্যায়ৰ ন্যায়িক বিষয়াসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰে। আমোচাৰ প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ পৰা 70 বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি এটা ডাক টিকট আৰু মুদ্ৰাও উন্মোচন কৰিব। উচ্চতম ন্যায়ালয়ে আয়োজন কৰা এই দুদিনীয়া সন্মিলনত আন্তঃগাঁথনি, সৰ্বাম্মক আদালত কক্ষ, ন্যায়িক সুৰক্ষা, গোচৰৰ ব্যৱস্থাপনা আৰু প্ৰশিক্ষণকে ধৰি জিলা ন্যায়পালিকা সন্দৰ্ভত 5টা সত্ৰ অনুষ্ঠিত হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু এটৰ্নি জেনেৰেলৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অহা 3 ছেপ্টেম্বৰত ঐতিহাসিক চতিয়া থানাত উপস্থিত হৈ 1942 চনৰ 20 আগষ্টত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা সংগ্ৰামীসকলৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে এই বিশেষ দিনটোত দেশৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ত্ৰিৰংগা পতাকা উৰুৱা হৈছিল। এই দিনটো অসম বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা হিচাপে স্বীকৃতি দিয়াৰ উদ্দেশ্যে কালি চতিয়া নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে কালি সন্ধিয়া চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ শিক্ষানুষ্ঠান আৰু কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ আঁচনি পৰিদৰ্শন কৰে। তেওঁ চেৰফাংগুৰিত ৰাষ্ট্ৰীয় খোৱা তেল অভিযান অইল পাম্প প্ৰকল্পৰ হিতাধিকাৰী আৰু কৃষকসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে পি এম কিষাণ সন্মান নিধি আৰু প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিৰ অধীনৰ কৃষকসকলকো সাক্ষাৎ কৰি এই আঁচনিসমূহৰ বিষয়ে তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰে। ইয়াৰ লগতে শ্ৰীমুৰুগানে শান্তিপুৰত নিৰ্মীয়মান কস্তুৰবা গান্ধী বিদ্যালয়ৰ ছাত্ৰী নিবাসৰ নিৰ্মাণৰ কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীগৰাকীক সাংসদ ৰণগোৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, চিৰাঙৰ জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী আৰু অতিৰিক্ত জিলা আয়ুক্ত ফিৰদৌছ আলম শ্বেখে সংগ দিয়ে। হাতীচৰৰ বনগাঁৱত ৰাইজৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে চৰকাৰৰ তৃণমূল পৰ্যায়ৰ পৰা সকলোৰে বিকাশ আৰু কল্যাণৰ হকে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দোহাৰে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ কালি 5ম দিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ এমেণ্ডমেণ্ট বিল 2024, পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিকল টেক্সেচন এমেণ্ডমেণ্ট বিল 2024, ৰাজহ মন্ত্ৰী যোগেন মোহনে দি আছাম ফিক্সেচন অব চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বিল 2024, দি আছাম এগ্ৰিকালচাৰ লেণ্ড ৰেগুলেচন অব ৰি ক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ এমেণ্ডমেণ্ট বিল 2024 উত্থাপন কৰে। 10 বছৰ ধৰি খেতি নোহোৱা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰা, চৰকাৰক নিৰ্দিষ্ট পৰিমাণৰ মাচুল, কৃষিভূমি বাণিজ্যিক ভূমিলৈ পৰিৱৰ্তন কৰা, খেতি নোহোৱা, উদ্যোগৰ সম্ভাৱনা নথকা কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তাত দোকান পোহাৰ আদি দিয়াৰ ব্যৱস্থা কৰা আদি বিষয়ক সামৰি দি আছাম এগ্ৰিকালচাৰেল লেণ্ড এমেণ্ডমেণ্ট বিল 2024 উত্থাপন কৰা হয়। বিধানসভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে কালি এই বিধেয়কখনৰ বিষয়ত মন্তব্য কৰি কয় যে বহু ঠাইত চাহ বাগিচাৰ ভূমিত 60-70 বছৰ ধৰি মানুহে বসবাস কৰি আছে যদিও তেওঁলোকক পট্টা দিব পৰা নাছিল। এতিয়া যোগ্য ব্যক্তিয়ে চৰকাৰক উপযুক্ত মাচুল দি তেনে মাটি ম্যাদী কৰিব পাৰিব। মন্ত্ৰী যোগেন মোহনে ৰাজ্যত 2020 চনৰ পৰা বৰ্তমানলৈকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা 4,00,000 টকাকৈ ক্ষতিপূৰণ দিয়া হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰি কয় যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনত 2020ৰ পৰা বৰ্তমানলৈকে মুঠ 784 জন লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যত বিগত সময়ছোৱাত বানৰ ক্ষয় ক্ষতিৰো তথ্য দাঙি ধৰে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত কালি সামাজিক আৰু ছপা মাধ্যমৰ বাবে বিভাগীয় একক যোগাযোগ বিন্দু চমুকৈ FPOCৰ বাবে উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰৰ BTC সচিবালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত এই কাৰ্যসূচীত এছ পি অ' চিসমূহক নিজৰ বিভাগৰ সংবাদ মাধ্যমৰ কাম কাজ ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে সুসজ্জিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। উদ্বোধনী অনুষ্ঠানত যুটীয়া সচিব আৰু বিটিচিৰ আঞ্চলিক বিষয়া সচিবৰ মুৰববীয়ে পৰিচালনা কৰে। পবা সংৰক্ষিত বনাঞ্চলত শীঘ্ৰে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হ'ব। পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাৰ শূন্যকালত বিধায়ক ভূৱন তেজীয়ে উত্থাপন কৰা এখন জাননীৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণ তথা স্থায়ী বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব দি আহিছে। এই দিশত ই এটা অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি শ্ৰীপাটোৱাৰীয়ে উল্লেখ কৰে। নতুন পবা বন্যপ্ৰাণী অভয়াৰণ্যই পবা সংৰক্ষিত বনাঞ্চল, প্ৰস্তাৱিত কবু চাপৰি সংৰক্ষিত বনাঞ্চল আৰু কাষৰীয়া নৈপৰীয়া অঞ্চলকে ধৰি 257.29 বৰ্গ কিলোমিটাৰ এলেকা সামৰি ল'ব। উল্লেখযোগ্য যে অসমৰ উত্তৰ পূব অংশত থকা পবা সংৰক্ষিত বনাঞ্চল হৈছে বন্য জীৱ জন্তুৰে সমৃদ্ধ আৰু জৈৱ বৈচিত্ৰৰে ভৰপূৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলৰ মাজেৰে হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৱে কবু চাপৰি, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু দি এৰিং মেমৰিয়েল বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা যোৱা কৰে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ হাতীৰ আহ যাহৰ এই দ্বিতীয়টো প্ৰধান কৰিডৰ। ইপিনে এই বনাঞ্চল লেহেমীয়া গতিৰ লৰেজ আৰু টুপি পিন্ধা বান্দৰকে ধৰি গছত থকা ভালেমান প্ৰজাতি, বনৰীয়া গাহৰি, 45টা প্ৰজাতিৰ চৰাই তথা সৰীসৃপ আৰু চিয়াং আৰু লোহিত নদীত থকা বিভিন্ন প্ৰজাতিৰ মাছৰ বাবে জনাজাত। বনাঞ্চলখনক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ পদক্ষেপ অসমৰ প্ৰাকৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ ক্ষেত্ৰত এক অভিনত প্ৰয়াস হিচাপে চিহ্নিত হ'ব। অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যদ্বয় অজয় কুমাৰ দত্ত আৰু মাজুলী জিলাৰ আয়ুক্ত ডঃ কাবেৰী বি শৰ্মাৰ অধ্যক্ষতাত কালি জিলাখনৰ শিশু সুৰক্ষা সম্পৰ্কত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত সভাখনত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য অজয় কুমাৰ দত্ত আৰু ৰীলাঞ্জনা তালুকদাৰৰ লগতে কাৰিকৰী পৰামৰ্শদাতা মৃদুস্মিতা দত্তই অংশগ্ৰহণ কৰে। সভাখনত জিলা শিশু সুৰক্ষা গোটৰ দ্বাৰা শিশু সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। এই আলোচনাত শিশুৰ ওপৰত হোৱা উৎপীড়ন আৰু অপৰাধ ৰোধ কৰিবলৈ লোৱা কাৰ্যপ্ৰণালী সন্দৰ্ভত আলোকপাত কৰাৰ লগতে পক্সো, শিশু শ্ৰমিক আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। ইয়াৰ লগতে সভাত বাল্য বিবাহ ৰোধ কৰাৰ সন্দৰ্ভত বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয়। সভাখনত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যৰ কেইগৰাকীয়ে আৰক্ষী, স্বাস্থ্য, সমাজ কল্যাণ আদি বিভাগৰ বিষয়াসকলক শিশু কল্যাণ আৰু শিশু সুৰক্ষা সন্দৰ্ভত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ আহান জনায়। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত 2,52,18,000তকৈ অধিক লোকক হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিভাগে ইতিমধ্যে 2,31,97,608গৰাকী হিতাধিকাৰীৰ অন্তৰ্ভুক্তি সম্পন্ন কৰিছে। আনহাতে 2,20,394জন লোকক সামৰি লোৱাৰ ব্যৱস্থা অব্যাহত আছে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত মুঠ 86,86,845খন ৰেচন কাৰ্ড প্ৰদান কৰি সেই অনুসাৰে চাউল আবণ্টন দিয়া হৈছে বুলিও বিভাগীয় সূত্ৰত প্ৰকাশ পাইছে। বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কালি জিলাখনৰ প্ৰতিটো ৰাজহচক্ৰত নাগৰিক সভা অনুষ্ঠিত হয়। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত শান্তি সম্প্ৰীতি সদ্ভাৱ বৰ্তাই ৰখাৰ উদ্দেশ্যে এই সভা আয়োজন কৰা হয়। সভাত নাগৰিক সমিতি, ছাত্ৰ সংগঠন, ব্যৱসায়িক সংগঠন তথা বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। সমাজত অস্থিৰতা সৃষ্টি কৰিবলৈ বিচৰা দুষ্টচক্ৰৰ পৰা যাতে সকলো আঁতৰি থাকে আৰু তেনে কোনো চক্ৰৰ সম্ভেদ পালে প্ৰশাসন অথবা আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক পৰামৰ্শ দিয়া হয়। ৰাজহচক্ৰ বিষয়া কাৰ্যালয় আৰু ৰাজহুৱা সভাস্থলীসমূহত অনুষ্ঠিত এই বৈঠকসমূহত স্থানীয় বিশিষ্ট লোকসকলে ভাষণ দিয়াৰ লগতে সকলো শ্ৰেণীৰ ৰাইজ উপস্থিত থাকে। শোণিতপুৰ জিলা ছাত্ৰ সন্থাই কালি ৰাজ্যৰ দীৰ্ঘদিনীয়া বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক বিশেষ অনুদান আগবঢ়াবলৈও দাবী জনাই সংগঠনটোৱে তেজপুৰ চহৰৰ মাজেৰে কালি প্ৰতিবাদী শোভাযাত্ৰা উলিয়ায়। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতিৰ নেতৃত্বত গ্ৰহণ কৰা এই কাৰ্যসূচী নৈৰ কাষৰীয়া ৰাজ্যৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত এখন স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। চৰকাৰ আৰু জলসম্পদ বিভাগক এই সমস্যা সমাধানৰ বাবে বিজ্ঞানসন্মত নীতি গ্ৰহণ কৰিবলৈও তেওঁলোকে দাবী তোলে। কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চলচ্চিত্ৰত সাৰ্বজনীন অংশগ্ৰহণ সুনিশ্চিত কৰাৰ লক্ষ্যৰে নিৰ্দেশাৱলী গ্ৰহণ কৰিছে। চলচ্চিত্ৰত বিশেষকৈ শ্ৰৱণ আৰু দৃষ্টিশক্তি বাধাগ্ৰস্ত লোকৰ অংশগ্ৰহণ নিশ্চিত কৰাটোৱে ইয়াৰ মূল উদ্দেশ্য। দিছপুৰৰ লোক নিৰ্মাণ বিভাগৰ সভাগৃহত এই সন্দৰ্ভত কালি এখন কৰ্মশালা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন বোৰ্ডৰ আঞ্চলিক বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে এই বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। সাৰ্বজনীন অংশগ্ৰহণ সহজ কৰি তোলাৰ উদ্দেশ্যে তেওঁ চলচ্চিত্ৰ উদ্যোগক সহযোগিতা আগবঢ়াবলৈও অনুৰোধ জনায়। এই কৰ্মশালাত ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা, ভিডিঅ' সম্পাদক, শব্দ অভিযন্তা, চলচ্চিত্ৰ প্ৰদৰ্শকৰ লগতে চলচ্চিত্ৰ অনুৰাগীসকলে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত মুম্বাইৰ পৰা এক্সেল চিনেমাৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীমতী দীপ্তি প্ৰসাদেও ভাৰ্চুৱেল ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হয়। নৰ্থ ইষ্ট ইউনাইটেড এফচি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হবলগীয়া 133 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। 17 বাৰকৈ দুৰান কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ 18 বাৰৰ বাবে চেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে মোহন বাগানে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়ী হৈছে। আনহাতে নৰ্থ ইষ্ট ইউনাইটেডে গ্ৰুপ পৰ্যায়ৰ খেলত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। পেৰিছ পেৰালিম্পিক প্ৰতিযোগিতাৰ আজি তৃতীয় দিনা ভাৰতীয় শুটাৰসকলৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব। শ্বাটলাৰ আৰু আৰ্চাৰসকলেও আজি নিজৰ খেলত অৱতীৰ্ণ হ'ব। শ্বুটিঙত মহাবীৰ কুন্ধনকাৰে পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং SH1ত অৱতীৰ্ণ হোৱাৰ লগতে লুবিনা ফ্ৰান্সিছে মহিলাৰ 10 মিটাৰ এয়াৰ পিষ্টল SH1ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। জেভলিন থ্ৰত পাৰ্বিন কুমাৰে প্ৰতিদ্বন্দ্বিতা কৰিব। পেৰালিম্পিকৰ দ্বিতীয় দিনা ভাৰতে এটা সোণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে 4টা পদক লাভ কৰি পদক তালিকাত নাম অন্তৰ্ভুক্ত কৰিছে। টকিঅ' পেৰালিম্পিকত সোণৰ পদক লাভ কৰা অৱনী লেখাৰাই পেৰিছতো SH1 শাখাৰ 10 মিটাৰ এয়াৰ ৰাইফল প্ৰতিযোগিতাত 249.7 পইণ্টেৰে অভিলেখ গ্ৰহণ গঢ়ি সোণৰ পদক দখল কৰে। ইয়াৰ বিপৰীতে একেটা শাখাতে মনা আগৰৱালে 228.7 পইণ্টেৰে ব্ৰঞ্জৰ পদক দখল কৰে। ইফালে 100 মিটাৰ স্প্ৰিণ্টৰ মহিলা শাখাত প্ৰীতি পালে 14.21 ছেকেণ্ডৰ সৰ্বোচ্চ ব্যক্তিগত অভিলেখেৰে ব্ৰঞ্জৰ পদক দখল কৰে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন আগবঢ়াইছে ইভা মহন্তই।
কৰ্কটৰ আৰ্চেনিকৰ বাবে অসমত মৃত্যু বাঢ়িছে পিত্তস্থলী কৰ্কট ৰোগী। অসমৰ 7খন প্ৰধান চৰকাৰী কৰ্কট হস্পিটেলত 2023 চনত 31,005গৰাকী নতুন কৰ্কট ৰোগীৰ নাম পঞ্জীয়ন হৈছিল। এক অধ্যয়নত প্ৰকাশ হোৱা এই ভয়ংকৰ তথ্যৰ বিষয়ে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। তবে সংৰক্ষিত বনাঞ্চলত অতি সোনকালে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ কথা পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি বিধানসভাত ঘোষণা কৰে। এই বাতৰিটো অসমৰ প্ৰতিদিন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যত হিতাধিকাৰী পুঁজিক লৈ কেগৰ চঞ্চলকৰ প্ৰতিবেদন। এই বাতৰিটো আমাৰ অসম কাকতে ছাত্ৰ ছাত্ৰী উন্নয়ন দুৰ্নীতি উড়ান নকল হিতাধিকাৰী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিত দৈনিক অগ্ৰযাত কাকতে আচৰিত ব্যক্তিৰ ধনৰ চলিছে লুণ্ঠন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিধানসভাত নাথাকিব শুকুৰবৰীয়া নামাজৰ বিৰতি। অসম বিধানসভাৰ এই ঐতিহাসিক সিদ্ধান্তৰ বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনা গৃহীত হৈ 4খনকৈ বিধেয়ক এই বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাৰ স্থান দিছে। উল্লেখ কৰিব পাৰি যে এইবাৰ শৰৎকালীন বিধানসভা অধিৱেশনত 13খনকৈ চৰকাৰী বিধেয়ক গৃহীত কৰা হয়। মহাৰাষ্ট্ৰৰ পানঘৰ 76,000 কোটি টকীয় ৰাজহবন বন্দৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী। দৈনিক জনমভূমি কাকতে এই বাতৰিটো 12 বছৰ দেশৰ উন্নয়নৰ যাত্ৰা শক্তিশালী কৰিছে NDA চৰকাৰে শিৰোনামে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিত অসমলৈ খবৰ কাকতে মহাৰাষ্ট্ৰৰ 74,000 কোটিৰ দেশৰ সৰ্ববৃহৎ বন্দৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মোদীৰ শীৰ্ষক শিৰোনামে প্ৰথম পৃষ্ঠাত স্থান দিছে। এই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ধন্যবাদ ইভা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জিলা পৰ্যায়ৰ ন্যায়িক বিষয়াসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন মুকলি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অহা 3 ছেপ্টেম্বৰত ঐতিহাসিক চতিয়া থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰা স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সৈতে মত বিনিময়। খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত 2,52,18,000তকৈ অধিক লোকক হিতাধিকাৰী অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ আৰু দুৱান কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগানৰ মাজৰ খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।